গুণা মৌ যাৰ থাকে সি বঢ়িয়াকে চলাব পাৰে, সোঁফালে বাওঁফালে চিধা, আৰু সি তাৰ গুণা মৌৰ পিঠিত উঠি সি পেঁপা বজায়, মহৰ শিঙৰ পেঁপা। আৰু যি গুণা মহৰ পিঠিত উঠি পেঁপা বজায় তাৰ পিছফালে ছোৱালী লাইন লাগে, তেনেকৈ বিয়া হয় আগৰ দিনত অসমত। আৰু ই অসমনীয়া হয় গেলা, যি গুণা মহৰ পিঠিত উঠিব পাৰে, গতিকে গুণা মহ হ'ব প্ৰথমতে, বুজিলি? তই এতিয়া এটা ধান্দা কৰ, পাৰ্মানেণ্ট হ তাতে, আৰু ছোৱালী এজনী উঠা ক'ৰ পৰা, তোৰ দেৰি হৈছে, তোৰ সময় বহুত দেৰি হৈছে। অসমত অসমত আছ ন, অসমত থাকিলে বহুত দেৰি হৈছে, মই বাহিৰৰ কথা কোৱা নাই, অসমত তাতে গোলাঘাটত আছ, তোৰ বয়স বহুত বেছি হৈ গৈছে, জঘন্য হৈ গৈছে এতিয়া। বাপেৰক কবি, নহ'লে মোক ফোন কৰাবি, বাপেৰৰ লগত এজনী আনি ল, যেনেকৈ হওক, তই যি খাইছ তাৰ আধাখিনি দিবিচোন, হৈ যাব। অঁ তোৰ নাকি লাগিবই লাগিব
নহয়,
তোৰ ফ্ৰীডম নাই, এনেও নাইকিয়া হ'ব, এনেও তোৰ ফ্ৰীডম নাই, তেনেও নাই, মই আহিছোঁ, মই যেতিয়া আহিছোঁ তোৰ ফ্ৰীডম একেবাৰে নাই, তোৰ ফ্ৰীডম মই গোটেইখিনি ধ্বংস কৰি দিছোঁ, অলৰেডি ফিনিছ ডান, হ'লনে? যা সোনকালে 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 শুন, সোনকালে গোলমুখীয়া ছোৱালী এজনী বিয়া কৰা যাৰ মুখখন গোল, নহয় গোলমুখীয়া ছোৱালী এজনী বিয়া কৰা, যেনেকৈ সেই এই আমাৰ নীলোৎপলে কৰাইছে তেনেকুৱা গোলমুখীয়া এজনী বিয়া কৰা। হ'ব যা, থ এতিয়া, হ'ল আৰু, হৰি ওম।